গণনা পুস্তক 17 অধ্যায়। হাৰুণৰ পুৰোহিত্বৰ প্ৰমাণ দেখুওৱা। যিহুৱাই মুচিক ক'লে, তেওঁ ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকৰ পিতৃবংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃবংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে 12ডাল লাখুটি লোৱা, আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা, আৰু লেবীৰ লাখুটিত হাৰুণৰ নাম লিখা, কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃবংশৰ মুখ্য লোকৰ বাবে এডালকৈ লাখুটি হ'ব। আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা। পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব, তাতে ইজৰাইলৰ সন্তানসকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম। পাছত মুচিয়ে ইজৰাইলৰ সন্তানসকলক এই কথাবোৰ ক'লে, তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃবংশৰ বাবে এডালকৈ লাখুটি, এইদৰে 12ডাল লাখুটি তেওঁক দিলে, আৰু হাৰুণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল। তাতে মুচিয়ে সেই সকলো লাখুটি লৈ সাক্ষ্য ফলি থকা তম্বুত জিহুৱাৰ আগত হ'ল। আৰু পাছদিনা মুচিয়ে সাক্ষ্য ফলি থকা তম্বুত সোমাই দেখিলে যে লেবী বংশৰ নিমিত্তে লোৱা হাৰুণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল। তেতিয়া মুচিয়ে জিহুৱাৰ সন্মুখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইজৰাইলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ল'লে। পাছে জিহুৱাই মুচিক ক'লে, এই বিদ্ৰোহ আচৰণ কৰা সন্তানসকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰুণৰ লাখুটিডাল পুনৰাই সাক্ষ্য ফলিৰ চন্দুকৰ আগত ৰাখা, তাতে তেওঁলোক নমৰিবৰ বাবে মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা। তেতিয়া মুচিয়ে সেইদৰে কৰিলে, জিহুৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে। পাছে ইজৰাইলৰ সন্তানসকলে মুচিক ক'লে, চাওক, আমি মৰিলোঁ, আমি বিনষ্ট হ'লোঁ, আমি সকলোৱে বিনষ্ট হ'লোঁ। যিকোনো লোক ওচৰ চাপে, যিকোনো লোক জিহুৱাৰ আৱাসৰ ওচৰ চাপে, তেওঁৱেই মৰা পৰে। আমি সকলোৱেই মৰা পৰিম নেকি?